বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰ্ডান ভ্ৰমণে দুয়ো দেশৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে বুলি ভাৰত চৰকাৰৰ সচিব ডঃ নীনা মালহোত্ৰাই প্ৰকাশ কৰে। বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়ক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি প্ৰতিৰক্ষা সম্পদ দিৱস উপলক্ষে নতুন দিল্লীৰ প্ৰতিৰক্ষা সম্পদ ভৱনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। জম্মু কাশ্মীৰৰ উধমপুৰ জিলাৰ মাজাল্টা তেহচিলৰ চৌহান গাঁৱত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত কালি বিশেষ অভিযানকাৰী গোটৰ এজন জোৱানৰ মৃত্যু হয় আৰু মেক্সিকোৰ ছানড মাটেও এটেনক প্ৰদেশত এখন সৰু বিমান ধবংস হোৱাত 7 লোকৰ মৃত্যু হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰ্ডান ভ্ৰমণে দুয়োখন দেশৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। এখন সংবাদমেলত ভাৰত চৰকাৰৰ অন্যতম সচিব ডঃ নীনা মালহোত্ৰাই এই কথা উল্লেখ কৰে। ভাৰত আৰু জৰ্ডানৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কই 75 বছৰত উপনীত হোৱাৰ সময়তে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। জৰ্ডানলৈ বিগত 37 বছৰৰ ভিতৰত এয়া হৈছে ভাৰতৰ কোনো এগৰাকী প্ৰধানমন্ত্ৰীৰ পূৰ্ণ পৰ্যায়ৰ দ্বিপাক্ষিক ভ্ৰমণ। সংবাদ মাধ্যমক সচিবগৰাকীয়ে কয় যে জৰ্ডানৰ ৰাজধানী আমান্নত কালি প্ৰধানমন্ত্ৰী মোদীক গাৰ্ড অৱ অনাৰসহ বিপুল আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰী জৰ্ডানৰ ৰজা আব্দুল্লা দ্বিতীয়ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই মুখামুখি আলোচনাৰ পূৰ্বে দুয়োখন দেশৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা হয়। এই আলোচনাত যৌথ স্বাৰ্থজড়িত, দ্বিপাক্ষিক, আঞ্চলিকৰ লগতে বিভিন্ন গোলকীয় বিষয়ত মত বিনিময় কৰা হয়। ভাৰত জৰ্ডানৰ আলোচনাত পৰ্যটনে গুৰুত্বপূৰ্ণ স্থান লাভ কৰে বুলি উল্লেখ কৰি ডঃ মালহোত্ৰাই কয় যে এই ক্ষেত্ৰত ভাৰতলৈ জৰ্ডানে পূৰ্ণ সমৰ্থন আগবঢ়াব। প্ৰধানমন্ত্ৰী মোদীয়ে জৰ্ডানৰ নেতাৰ নেতৃত্বক ভূয়সী প্ৰশংসা কৰে। ভাৰত জৰ্ডানে অৰ্থনৈতিক সহযোগিতাৰ পুনৰীক্ষণ কৰে। সচিবগৰাকীয়ে জনোৱা অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে অনাগত 5 বছৰত দ্বিপাক্ষিক বাণিজ্য $5 বিলিয়নলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়ে। লগতে প্ৰধানমন্ত্ৰীয়ে ভাৰতত সাৰৰ চাহিদা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জৰ্ডানত অধিক বিনিয়োগৰ বিষয়ে দুয়োখন দেশৰ কোম্পানীসমূহে আলোচনাত বহাৰো পোষকতা কৰে। দুয়োগৰাকী নেতাই নতুন আৰু পুনৰ নবীকৰণ শক্তি, তথ্য প্ৰযুক্তি, জল ব্যৱস্থাপনা আৰু উদ্ভাৱনৰ বিষয়েও মত বিনিময় কৰে। শ্ৰীমোদীৰ এই ভ্ৰমণকালত জৰ্ডানৰ সৈতে পুনৰ নবীকৰণ শক্তি, জল ব্যৱস্থাপনা, বৰষুণৰ পানী সংৰক্ষণ, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু সাংস্কৃতিক বিনিময়ৰ কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। পৰ্যটনৰ বিকাশ আৰু সাংস্কৃতিক সহযোগিতাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন হয়। আঞ্চলিক বিষয়সমূহৰ ভিতৰত গাজাৰ পৰিস্থিতি সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। ডঃ মালহোত্ৰাই প্ৰকাশ কৰে যে পেলেষ্টাইনৰ ক্ষেত্ৰত থকা দীৰ্ঘদিনীয়া স্থিতি দোহাৰি ভাৰতে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাক আদৰণি জনায়। আমানত থকা ভাৰতৰ ৰাষ্ট্ৰদূত মনীষ চৌহানে কয় যে দুয়োখন দেশ পৰিবহণ, ৰেলৱে, আন্তঃগাঁথনি আৰু জনসংযোগৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে সহমতত উপনীত হয়। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত আস্থা আৰু যুটীয়া বুজাবুজি শক্তিশালী কৰিলে বুলি উল্লেখ কৰি চৰকাৰীভাৱে কোৱা হৈছে যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক সুদৃঢ় হোৱাত সহায়ক হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি 1971 চনত ভাৰত পাকিস্তান যুদ্ধত সাহসেৰে যুঁজ দি মৃত্যুবৰণ কৰা শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়ক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে জন্মভূমিৰ প্ৰতি ভাৰতীয় সেনাৰ ভালপোৱা, উৎসৰ্গীকৃত মনোভাৱ আৰু সাহসে জাতিক সদায় গৌৰৱান্বিত কৰি আহিছে। তেওঁ লগতে কয় যে সেনাবাহিনীৰ নায়কোচিত বীৰত্ব আৰু দেশপ্ৰেমে দেশৰ জনসাধাৰণক অনুপ্ৰাণিত কৰি আহিছে। থলুৱা উদ্ভাৱন আৰু পদক্ষেপৰ জৰিয়তে ভাৰতীয় সেনাবাহিনীক সবলীকৰণ কৰি ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ সাজু কৰি তোলা হৈছে। অপাৰেশ্যন সিন্ধুৰ অভিযানত সেনাবাহিনীয়ে আত্মনিৰ্ভৰশীলতা, কৌশলগত যুঁজ আৰু আধুনিক যুদ্ধ প্ৰযুক্তিৰ ফলপ্ৰসূ ব্যৱহাৰৰ জৰিয়তে লাভ কৰা সফলতাই সমগ্ৰ জাতিক অনুপ্ৰাণিত কৰা বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কয় যে সেনাবাহিনীৰ বীৰত্বই পাকিস্তানৰ বিপক্ষে ভাৰতৰ জয়লাভত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল আৰু ইয়ে ভূ ৰাজনৈতিক মানচিত্ৰত বাংলাদেশ নামৰ এখন স্বাধীন ৰাষ্ট্ৰ অন্তৰ্ভুক্ত কৰাবলৈ সমৰ্থ হৈছিল। শ্ৰীৰাধাকৃষ্ণনে লগতে কয় যে এই যুদ্ধই ন্যায় আৰু স্বাধীনতাৰ প্ৰতি ভাৰতৰ যি প্ৰতিশ্ৰুতিবদ্ধতা তাক প্ৰতিফলিত কৰাৰ লগতে ভাৰতীয় সেনা, নৌবাহিনী আৰু বায়ুসেনাৰ পেছাগত দৃঢ়তা প্ৰমাণ কৰিছে। সাহসী সৈনিকসকলৰ বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁলোকৰ নিস্বাৰ্থ সেৱাই জাতিক সুৰক্ষিত কৰাৰ লগতে ভাৰত বুৰঞ্জীত এক গৌৰৱপূৰ্ণ গাথা সন্নিৱিষ্ট কৰিছে। তেওঁ কয় যে এই বিজয় দিৱসে সাহসী সৈনিকসকলৰ বীৰত্ব আৰু দৃঢ়তাক সোঁৱৰাই থাকে। তেওঁ দেশৰ সাহসী সৈনিকসকলৰ নায়কোচিত বীৰত্বই ভাৰতীয় প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ে অন্যায়ৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় স্থিতিক প্ৰতিপন্ন কৰাৰ লগতে ভাৰতীয় সেনাবাহিনীৰ সামৰ্থ আৰু সেনাৰ বীৰত্বক প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে সেনাবাহিনী, নৌসেনা আৰু বায়ুসেনাই সুসমন্বয়ৰে অভিযান চলাই বিজয়ৰ ইতিহাস ৰচনা কৰিছে। তেওঁ কয় যে সৈনিকসকলৰ সাহস, বীৰত্ব, শৃংখলাবদ্ধতাই প্ৰজন্মৰ পাছত প্ৰজন্মক উদ্বুদ্ধ কৰি অহাৰ লগতে জাতিক শক্তিশালী কৰি তুলিছে। বিজয় দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত অনুষ্ঠিত এটা অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰে। প্ৰতিৰক্ষা বিভাগৰ মুৰববী জেনেৰেল অনিল চৌহান, সেনাবাহিনীৰ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, বায়ুসেনাৰ মুৰববী চীফ মাৰ্শাল এ পি সিং আৰু নৌসেনাৰ মুৰববী এডমিৰেল দীনেশ কে ত্ৰিপাঠীও অনুষ্ঠানত উপস্থিত থাকে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে সমগ্ৰ দেশে আজি 1971 চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজত ভাৰতৰ জয়ৰ স্মৃতিক বিজয় দিৱস উদযাপন কৰিছে। প্ৰতিবছৰে আজিৰ দিনটোত বীৰ শ্বহীদসকলৰ সৰ্বোচ্চ ত্যাগৰ কাহিনীক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰা হয়। আজিৰ দিনটোতে 1971 চনত পাকিস্তানী সেনাবাহিনীৰ মুৰববী জেনেৰেল এ এ খান নিয়াজীয়ে 93,000 সেনাবাহিনীৰ সৈতে ভাৰতীয় সেনাৰ সন্মুখত বিনা চৰ্তে আত্মসমৰ্পণ কৰিছিল। এই যুদ্ধৰ সমাপ্তিত পূব পাকিস্তানৰ পৰিৱৰ্তে বাংলাদেশ হিচাপে এখন নতুন ৰাষ্ট্ৰ গঠন হৈছিল। 54 সংখ্যক বিজয় দিৱস উপলক্ষে আজি ৰাজ্যসভাত শ্বহীদ সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। 1971 চনৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ক বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে। আজি দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত ৰাজ্যসভাত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই ঐতিহাসিক বিজয়ত অংশগ্ৰহণ কৰা সৈনিকসকলৰ সাহস আৰু বীৰত্বৰ শলাগ লয়। তেওঁ কয় যে এই বিজয়ে বাংলাদেশ নামৰ এখন স্বাধীন ৰাষ্ট্ৰৰ জন্মত বিশেষ অৰিহণা আগবঢ়াইছিল। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি প্ৰতিৰক্ষা সম্পদ দিৱস উপলক্ষে নতুন দিল্লীৰ প্ৰতিৰক্ষা সম্পদ ভৱনত আয়োজিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা ভূমি ব্যৱস্থাপনা তথা পৌৰ প্ৰশাসনৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী বঁটা প্ৰদান কৰিব। জম্মু কাশ্মীৰৰ উধামপুৰ জিলাৰ মাজাল্টা তেহচিলৰ চৌহান গাঁৱত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত কালি বিশেষ অভিযানকাৰী গোটৰ এজন জোৱানৰ মৃত্যু হয়। এই ঘটনাত দুজন জোৱান আৰু এজন সন্ত্ৰাসবাদী আহত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি পাকিস্তানে জেইছ ই মহম্মদ নামৰ সংগঠনটোৰ 3 সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পাই নিৰাপত্তা বাহিনীয়ে গাঁওখনত অভিযান চলাইছিল। বিশেষ অভিযানকাৰী গোটৰ মৃত্যু হোৱা জোৱানজন হৈছে আমজাদ পাঠান। ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলটোত কঠোৰ সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হয়। মেক্সিকোৰ ছানদ মাটেও এটেনক প্ৰদেশত এখন সৰু বিমান ধবংস হোৱাত 7 লোকৰ মৃত্যু হয়। স্থানীয় প্ৰশাসনে কয় যে টলুকা ভেলীৰ টলুকা আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপৰ এটা ঔদ্যোগিক স্থানত বিমান দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাৰ সময়ত পাইলট আৰু সহ পাইলটকে ধৰি বিমানখনত 10 আৰোহী আছিল। দুৰ্ঘটনাটোৰ তদন্ত চলাই থকা হৈছে। প্ৰশাসনে জনোৱা অনুসৰি দুৰ্ঘটনাৰ কেইবা ঘণ্টাৰ পাছতো 7 মৃতদেহ উদ্ধাৰ কৰা হৈছে। বিমানখনে এখন খেলপথাৰত অৱতৰণ কৰাৰ চেষ্টা কৰিছিল কিন্তু এটা ভৱনত খুন্দা মৰাত জুই জ্বলি উঠে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰ্ডান ভ্ৰমণে দুয়ো দেশৰ মাজত ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে বুলি ভাৰত চৰকাৰৰ সচিব ডঃ নীনা মালহোত্ৰাই প্ৰকাশ কৰে। বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়ক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি প্ৰতিৰক্ষা সম্পদ দিৱস উপলক্ষে নতুন দিল্লীৰ প্ৰতিৰক্ষা সম্পদ ভৱনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। জম্মু কাশ্মীৰৰ উধমপুৰ জিলাৰ মাজাল্টা তেহচিলৰ চৌহান গাঁৱত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত কালি বিশেষ অভিযানকাৰী গোটৰ এজন জোৱানৰ মৃত্যু হয়। আৰু মেক্সিকোৰ ছানদ মাটেও এটেনক প্ৰদেশত এখন সৰু বিমান ধবংস হোৱাত 7 লোকৰ মৃত্যু হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।